পৰম গীত 8 অধ্যায়। বিয়াৰ কথা। অহ, তুমি মোৰ ভাইৰ নিচিনা হোৱা হলে, যিজনে মোৰ মাতৃৰ স্তন পান কৰিছে, তেতিয়া মই তোমাক বাহিৰত দেখা পালেও তোমাক চুমা খাব পাৰিলোহেঁতেন। কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন। মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব, আৰু মই তোমাক মছলাযুক্ত দ্ৰাক্ষাৰস আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন। তেওঁ বাওঁহাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁ সোঁহাতে মোক আঁকোৱালি ধৰিছে। সেই জেৰুচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্ৰতিশ্ৰুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। জেৰুচালেমৰ ৰমণীসকলৰ কথা। নিজ প্ৰিয়তমৰ ওপৰত ভৰসা কৰি মৰুভূমিৰ পৰা সেইগৰাকী কোন আহিছে? বিয়াৰ কথা। যি ঠাইত তোমাৰ মাতৃয়ে গৰ্ভধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্ৰসৱ কৰিলে, সেই হুমথিয়া টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলো। মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত আৰু তোমাৰ বাহুত ৰাখা, কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী। কামনাৰ আৱেগ চিউলৰ দৰে কঠোৰ, এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়। ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। জলসমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ঢলেও তাক উটুৱাই নিব নোৱাৰে। যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্বস্ব দিয়ে, সেই সমৰ্পণ অৱশ্যেই তুচ্ছ কৰা হ'ব। যুৱতীৰ ককায়েকসকলৰ কথা। আমাৰ এজনী সৰু ভনী আছে, তাই আজিলৈকে বুকু উঠা নাই। যিদিনা তাইক বিবাহৰ প্ৰস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ? তাই বুকু যদি এক প্ৰাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলংকৃত কৰি ৰাখিম। ককাইসকললৈ যুৱতীৰ কথা। মই মোৰ প্ৰিয়ৰ দৃষ্টিত মই সম্পূৰ্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাত্ৰ। বাল হামুনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে, তেওঁ তাক চোৱা চিতা কৰিবলৈ কেইজনমান ৰখিয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাপে প্ৰতিজনে 1,000 শেকল ৰূপ দিবলগীয়া হৈছিল। মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, সেই মোৰ প্ৰিয় চলোমন, সেই 1,000 শেকল তোমাৰেই আৰু 200 শেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে সকলোবোৰ চোৱা চিতা কৰে। প্ৰিয়ৰ কথা। সেই উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে, তাক মোকো শুনিবলৈ দিয়া। প্ৰিয়াৰ কথা। হে মোৰ প্ৰিয়, শীঘ্ৰে আহা। সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণহাৰৰ দৰে হোৱা, অথবা যুৱা হৰিণৰ সদৃশ হোৱা।